يا أيها الذين آمنوا كونوا قوامين لله شهداء بالقسط ولا يجرمنكم شنآن قوم على ألا تعدلوا اعدلوا هو أقرب للتقوى واتقوا الله إن الله خبير بما تعملون.
হে মুমিন সকল, আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্য দানত তোমালোকে অবিচল থাকিবা। কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত পৰিচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱে তাকোৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাকোৱা অৱলম্বন কৰা, নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।